পাচনি কৰ্ম অধ্যায় ১৬। পাছে তেওঁ দৰ্বী আৰু লুষ্ট্ৰাতো উপস্থিত হল। তাতে চোৱা, বিশ্বাস কৰা এজনী যিহুদী তিৰোতাৰ পুতেক, যাৰ পিতৃ গ্ৰীক মানুহ, এনে তিমুথিয় নামেৰে এজন শিষ্য আছিল। তেওঁ লুষ্ট্ৰা আৰু ইকনীয় নগৰৰ ভাইবিলাকৰ মাজত সুখ্যাতি পোৱা হৈছিল। পৌলে তেওঁকো লগত লৈ যাবলৈ মন কৰি সেই সকলো অঞ্চলৰ যিহুদীবিলাকৰ কাৰণে তেওঁৰ সুন্নত কৰিলে, কিয়নো তেওঁৰ পিতাক গ্ৰীক বুলি সকলোৱে জানিছিল। পাছে তেওঁলোকে নগৰবোৰত ফুৰি ফুৰি জিৰচালেমত থকা পাচনি আৰু বৃদ্ধলোকে নিৰূপণ কৰা আজ্ঞা পালন কৰিবলৈ তেওঁবিলাকক দিলে। তাতে মণ্ডলীবিলাক বিশ্বাসত দৃঢ় হৈ দিনে দিনে লেখত বাঢ়ি গ'ল। পাছে তেওঁলোক ফুৰুগীয়া আৰু গালাটিয়াৰ অঞ্চলেদি গৈছিল। এনেতে এছিয়া দেশত বাক্য প্ৰচাৰ কৰিবলৈ পবিত্ৰ আত্মাৰ দ্বাৰাই নিবাৰিত হোৱাত তেওঁলোকে মুছিয়া দেশৰ ওচৰ পাই বিথুনিয়ালৈ যাবলৈ চেষ্টা কৰিছিল, কিন্তু যীশুৰ আত্মাই তেওঁলোকক যাব নিদিলে। তেতিয়া তেওঁলোকে মুছিয়া এৰি ত্ৰোৱা নগৰলৈ গ'ল। তাতে পৌলে ৰাতি এটা দৰ্শন পালে। এজন মাকিদুনিয়া মানুহে থিয় হৈ তেওঁক বিনয় কৰি ক'লে,
মাকিদুনিয়া দেশলৈ পাৰ হৈ আহি আমাক উপকাৰ কৰা।
তেওঁ এই দৰ্শন পোৱাত ঈশ্বৰে সেই দেশৰ মানুহবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আমাক মাতিছে, ইয়াকে আমি নিশ্চয় বুজি তেতিয়াই মাকিদুনিয়ালৈ যাবলৈ উপায় বিচাৰিলোঁ। পাছে ত্ৰোৱাৰ পৰা সমুদ্ৰ যাত্ৰা কৰি পোন বাটেদি চামথাকিলৈ আৰু পাছদিনা নিয়াপলি নগৰলৈ গ'লোঁ। তাৰ পৰা ফিলিপিলৈ গ'লোঁ, সেই মাকিদুনিয়াৰ সেই বিভাগৰ প্ৰথম নগৰ, ৰোমিয়া উপনিৱেশ। সেই নগৰতে আমি কেইদিনমান থাকিলোঁ আৰু বিশ্ৰামবাৰে নগৰৰ দুৱাৰৰ পৰা ওলাই নৈৰ কাষত প্ৰাৰ্থনা কৰা ঠাই আছে বুলি ভাবি তালৈ গৈ তাতে বহি গোট খোৱা তিৰোতাবিলাকৰ আগত প্ৰচাৰ কৰিলোঁ। তাতে থুৱাতিৰা নগৰৰ বেঙেনা বৰণীয়া কাপোৰ বেচা বুনিয়ানী লুডিয়া নামেৰে ঈশ্বৰক ভক্তি কৰা এগৰাকী তিৰোতাই শুনি আছিল। পৌলে কোৱা কথা মানিবলৈ প্ৰভুৱে তেওঁৰ মন মুকলি কৰিলে। পাছে তেওঁ আৰু ঘৰৰ সকলোৱে বাপ্তাইজিত হলত আমাক বিনয় কৰি ক'লে,
তোমালোকৰ বিবেচনাত যদি মই প্ৰভুত বিশ্বাসকাৰিণী হৈছো, তেন্তে মোৰ ঘৰলৈ আহি থাকাহি।
এইদৰে তেওঁ আমাক বৰকৈ ধৰিলে। পাছে সেই বৰ্ণনা কৰা ঠাইলৈ আমি যাওঁতে দৈৱবাণীকৈ নিজৰ গৰাকীবোৰৰ বহু লাভ কৰা এজনে দৈৱজ্ঞ আত্মা থকা বেটী এজনী আমাৰ আগত উপস্থিত হল। তাই পৌল আৰু আমাৰ পাছে পাছে আহি ৰিঙিয়াই ৰিঙিয়াই এই কথা ক'লে,
এই মানুহবিলাকে সৰ্বপৰিচৰ দাহ হৈ তোমালোকৰ আগত পৰিত্ৰাণৰ পথ জনাইছে।
তাই ভালেমান দিনলৈ এইদৰে কৰাত পৌলে বেজাৰ পাই ঘূৰি সেই দৈৱজ্ঞ আত্মাক ক'লে,
যীশুখ্ৰীষ্টৰ নামেৰে তোক আজ্ঞা দিছো, তাইৰ পৰা তই বাহিৰ ওলা।
তাতে সি সেই দ্বাৰতে ওলাল। তেতিয়া তাইৰ গৰাকীহঁতে সিহঁতৰ লাভৰ আশা গুচিল দেখি পৌল আৰু চিলক ধৰি বজাৰলৈ শাসনকৰ্তাসকলৰ ওচৰলৈ টানি নিলে। পাছে বিচাৰকৰ্তাসকলৰ আগত তেওঁলোকক উপস্থিত কৰি ক'লে,
আমি ৰোমিয়া লোকে যি ৰীতি ল'ব বা পালন কৰিব নাপায়, ইহঁত যিহুদী লোকক হয় সেইবোৰ শিকায়, আমাৰ নগৰত অতিশয় ক্ৰণ্ডন লগাইছে।
তেতিয়া লোকসমূহ তেওঁলোকৰ অহিতে উঠিল আৰু বিচাৰকৰ্তাসকলে তেওঁলোকক কাপোৰ বখুলিয়াই বেতেৰে কোবাবলৈ আজ্ঞা দিলে। তাতে তেওঁলোকক ভালেমান কোব মৰা হলত বন্দীশালত সুমুৱাই সাৱধান কৰি ৰাখিবলৈ ফাটেকৰ দাৰোগাক আজ্ঞা দিলে। তেওঁ সেই আজ্ঞা পাই তেওঁলোকক ভিতৰৰ বন্দীশাললৈ সুমুৱাই নি তেওঁলোকৰ ভৰি কুণ্ডাত বন্ধ কৰিলে। কিন্তু মাজনিশা ৰাতি পৌল আৰু চিলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি গীত গাইছিল আৰু বন্দিয়াৰবোৰে তেওঁলোকলৈ কাণ পাতি আছিল। তেতিয়া অকস্মাতে বৰ ভূমিকম্প হ'ল। তাতে বন্দীশালৰ মূলবোৰ লৰিল আৰু তেতিয়াই আটাইবোৰ দুৱাৰ মুকলি হ'ল আৰু সকলোৰে বান খুলকিল। তাতে ফাটেকৰ দাৰোগাই টোপনিৰ পৰা সাৰ পাই বন্দীশালৰ দুৱাৰ মুকলি দেখি বন্দিয়াৰবোৰ পলাল বুলি ভাবি তৰোৱাল উলিয়াই আপোন ঘাটি হবলৈ উদ্যত হল। কিন্তু পৌলে বৰ মাতেৰে ৰিঙিয়াই ক'লে,
তুমি নিজকে হানি নকৰিবা, কিয়নো আমি আটাইবোৰ ইয়াতে আছো।
তেতিয়া তেওঁ চাকি খুজি ভিতৰলৈ লৰি আহি কপি কপি পৌল আৰু চিলৰ আগত পৰিল। পাছে তেওঁলোকক বাহিৰলৈ আনি সুধিলে,
হে আটাসকল, পৰিত্ৰাণ পাবলৈ মই কি কৰিব লাগে?
তেওঁলোকে ক'লে,
প্ৰভু যীশুত বিশ্বাস কৰা, তেহে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ পাবা।
পাছে তেওঁক আৰু তেওঁৰ সৈতে ঘৰত থকা সকলোকেই তেওঁলোকে প্ৰভুৰ বাক্য ক'লে। তাতে তেওঁ ৰাতিৰ সেই পৰতে তেওঁলোকক লৈ কোবৰ ঘাঁ ধুৱালে আৰু তেতিয়াই তেওঁ নিজেই আৰু তেওঁৰ ঘৰৰ সকলোৱেও বাপ্তাইজিত হ'ল। পাছে তেওঁলোকক ঘৰলৈ নি তেওঁলোকৰ আগত খোৱা বস্তু দি ঘৰৰ আটাইবিলাকৰ সৈতে ঈশ্বৰত বিশ্বাস কৰাত উল্লাসিত হ'ল। পাছে দিন হলত বিচাৰকৰ্তাসকলে চাপৰাচী পঠাই দি কোৱালে,
সেই মানুহবোৰক এৰি দে।
তাতে ফাটেকৰ দাৰোগাই পৌলক সেই কথাৰ সম্বাদ দি ক'লে,
তোমালোকক এৰি দিবলৈ বিচাৰকৰ্তাসকলে কৈ পঠাইছে, এতেকে তোমালোক এতিয়া বাহিৰ হৈ কুশলে যোৱা।
কিন্তু পৌলে তেওঁলোকক ক'লে,
ৰোমীয়া লোক যি আমি, আমাক বিনা দণ্ডাজ্ঞাৰে সৰ্বসাধাৰণৰ আগত কোবাই বন্দীশালত সুমুৱাই এতিয়া গুপুতে উলিয়াইনে? সেইটো হ'ব নোৱাৰে, তেওঁলোকে নিজে আহি আমাক উলিয়াই নিয়ক।
তেতিয়া চাপৰাচীবিলাকে বিচাৰকৰ্তাসকলক এই কথাৰ সম্বাদ দিলে। তাতে তেওঁলোক যে ৰোমীয়া মানুহ, ইয়াকে তেওঁলোকে শুনি ভয় পাই আহি তেওঁলোকক মিনতি কৰি বাহিৰ উলিয়াই নগৰৰ পৰা যাবলৈ বিনয় কৰিলে। তাতে তেওঁলোকে বন্দীশালৰ পৰা বাহিৰ হৈ লুডিয়াৰ ঘৰত সোমালগৈ আৰু ভাইবিলাকক দেখি তেওঁবিলাকক আশ্বাস দি তাৰ পৰা গ'ল।